এয়া আকাশবাণী গুৱাহাটী। বিয়লি আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। বঙাইগাঁও সংমণ্ডলৰ লোক নিৰ্মাণ বিভাগৰ সহকাৰী অভিযন্তা জুচিতা দাসৰ অস্বাভাৱিক মৃত্যুৰ ঘটনাৰ তদন্ত চি বি আইলৈ হস্তান্তৰ কৰাত ৰাজ্যিক মন্ত্ৰীসভাই অনুমোদন জনাইছে। লোকসেৱা ভৱনত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকৰ পাছত এখন সংবাদমেলত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে এই ঘটনাৰ তদন্তৰ বাবে এটা সাতজনীয়া বিশেষ তদন্তকাৰী দল গঠন কৰা হৈছে। মন্ত্ৰীসভাই আজি মুখ্যমন্ত্ৰীৰ জীৱন অনুপ্ৰেৰণা আঁচনিৰ পৰিসৰ বৃদ্ধি কৰি অসমত থকা কেন্দ্ৰ বা ৰাজ্য চৰকাৰৰ অনুষ্ঠানসমূহত 2021 চনৰ 1 এপ্ৰিলৰ পৰা ভৰ্তি হোৱা দিব্যাংগ গৱেষকসকলকে ধৰি পূৰ্ণকালীন গৱেষক ছাত্ৰ ছাত্ৰীসকলক এই আঁচনিত অন্তৰ্ভুক্ত কৰাত অনুমোদন জনায়। ইয়াৰ জৰিয়তে প্ৰায় 10,000 ছাত্ৰ ছাত্ৰী উপকৃত হ'ব বুলি আশা কৰা হৈছে। বদৰপুৰবাসীক নলযোগে খোৱাপানী যোগানৰ বাবে মন্ত্ৰীসভাই 49 কোটিৰো অধিক টকা ব্যয় সাপেক্ষে বদৰপুৰ নগৰ পানী আঁচনিত অনুমোদন জনায়। ডঃ শৰ্মাই কয় যে এই আঁচনিৰ জৰিয়তে উন্নত জল ব্যৱস্থাপনা আৰু প্ৰযুক্তি ব্যৱহাৰ কৰি বদৰপুৰ চহৰৰ প্ৰতিটো পৰিয়ালকে 24 ঘণ্টাই খোৱাপানী যোগান ধৰাৰ লক্ষ্য লোৱা হৈছে। ইপিনে জলমিত্ৰসকলৰ বিয়োগৰ পাছত তেওঁলোকৰ পৰিয়ালক সকাহ দিয়াৰ বাবে মন্ত্ৰীসভাই মৃত জলমিত্ৰজনৰ পৰিয়াললৈ 5 লাখ টকাৰ এককালীন সাহায্য প্ৰদানতো অনুমোদন জনায়। মন্ত্ৰীসভাই আজি মিছন বসুন্ধৰাৰ তৃতীয় পৰ্যায়ৰ অধীনতো ভালেমান সিদ্ধান্ত গ্ৰহণ কৰে। এই অনুসৰি 8খন জিলাৰ 299খন আবেদন বাৰ্ষিক পত্ৰৰ পৰা ম্যাদী পট্টালৈ ৰূপান্তৰ, 10টা আন্তঃগাঁথনিৰ বাবে ভূমি আবণ্টন, ডিব্ৰুগড়ত 118খন আবেদনৰ ক্ষেত্ৰত ভূমিৰ পুনৰ শ্ৰেণী বিভাজন, 7খন জিলাৰ 190টা অব্যক্তিগত ন্যায়িক অনুষ্ঠানলৈ ভূমি হস্তান্তৰ আৰু ধেমাজিত 1,742টা খিলঞ্জীয়া ভূমিহীন পৰিয়ালক ভূমি নিষ্পত্তিত অনুমোদন জনোৱা হয়। তদুপৰি 2011 চনৰ পূৰ্বে তিৰাপ জনজাতিৰ অঞ্চলত ভূমিৰ অধিকাৰ থকা আহোম, কোচ ৰাজবংশী, মৰাণ, মটক, চুতীয়া, গোৰ্খা, চাহবাগিচা আৰু আদিবাসী সম্প্ৰদায়ৰ লোকসকলক সংৰক্ষিত লোকৰ শ্ৰেণীৰ তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ মন্ত্ৰীসভাই অনুমোদন জনাইছে। বড়োলেণ্ড স্বায়ত্তশাসিত পৰিষদৰ সমাগত সাধাৰণ নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ তৎপৰতা বৃদ্ধি পাইছে। আজি ওদালগুৰি জিলাৰ ভেৰগাঁৱত আয়োজিত এখন দলীয় সাংগঠনিক সভাত ৰাজ্যিক বিজেপিৰ নেতা আৰু বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, মন্ত্ৰী পীযুষ হাজৰিকাই অংশগ্ৰহণ কৰে। সভাত ভেৰগাঁও অঞ্চলৰ উন্নয়নমূলক প্ৰকল্পসমূহৰ ত্বৰান্বিতকৰণ আৰু জনসাধাৰণৰ সহযোগিতা আগবঢ়াব পৰা কাৰ্যপদ্ধতিসমূহৰ বিষয়ে আলোচনা কৰা হয়। এই নিৰ্বাচনত মূলতঃ BPF, UPPL আৰু BJPৰ লগতে নৱশৰণীয় নেতৃত্বাধীন গণ সুৰক্ষা পাৰ্টীয়েও শক্তিশালী ৰূপত নিজক প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিছে। দলটোৱে কালি মিছন সুৰক্ষা 2025 শীৰ্ষক এটা পদযাত্ৰা কাৰ্যসূচীৰে নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰে। BPFৰ সম্ভাৱ্য মিত্ৰতা সন্দৰ্ভত সাংবাদিকে সোধা এটা প্ৰশ্নৰ উত্তৰত শ্ৰীশৰণীয়াই কয় যে এই বিষয়ত এতিয়াকৈ স্পষ্টকৈ ক'ব পৰা হোৱা নাই। কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত ছেছন ন্যায়াধীশ SK কোবৰাৰ আদালতে আজি পন্নী হত্যাৰ গোচৰত সেনাবাহিনীৰ মেজৰ গৌৰৱ কুমাৰ সিঙক যাৱজ্জীৱন কাৰাদণ্ড আৰু 20,000 টকাৰ জৰিমনা বিহে। ভাৰতীয় দণ্ডবিধিৰ 302 ধাৰাত দোষী সাব্যস্ত কৰি মেজৰ সিঙক শাস্তি প্ৰদান কৰা হৈছে। 2013 চনৰ মে মাহত মেজৰ সিঙে পন্নী প্ৰিয়া সিঙক হত্যা কৰি মৃতদেহটো যোৰাবাটৰ ওচৰৰ খাৱৈত পেলাই দিছিল। এই সন্দৰ্ভত ৰুজু হোৱা গোচৰৰ দীৰ্ঘদিনীয়া শুনানি গ্ৰহণ কৰি আজি আদালতে তেওঁক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি দিয়ে। আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ মাধ্যমেৰে অৰ্কিড অভিযানক শক্তিশালী কৰি তোলাৰ উদ্দেশ্যে শেহতীয়াকৈ অৰুণাচল প্ৰদেশৰ মুখ্য সচিব মনীষ কুমাৰ গুপ্তা থাইলেণ্ডত থকা ভাৰতৰ ৰাষ্ট্ৰদূত নাগেশ সিঙৰ সৈতে এখন ভাৰ্চুৱেল বৈঠকত মিলিত হয়। তেওঁলোকে অৰ্কিড খেতিৰ বাবে সম্ভাৱ্য অংশীদাৰিত্ব সন্দৰ্ভত আলোচনা কৰে। অৰুণাচল প্ৰদেশ চৰকাৰে উচ্চমানৰ অৰ্কিড ৰোপণ সামগ্ৰী আৰু কাৰিকৰী বিশেষজ্ঞৰ সহায়ত বৈজ্ঞানিক আৰু বাণিজ্যিকভাৱে অৰ্কিড খেতি কৰাৰ ক্ষেত্ৰত থাই বিনিয়োগকাৰীক আকৰ্ষণৰ বাবে ভাৰতীয় দূতাবাসৰ সমৰ্থন বিচাৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত মুখ্য সচিবগৰাকীয়ে উল্লেখ কৰে যে অৰুণাচল প্ৰদেশ চৰকাৰে এই ক্ষেত্ৰত কৃষক, স্বেচ্ছাসেৱী গোট আৰু কৃষি উৎপাদক সংস্থাসমূহক দক্ষ কৰি তোলাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। ৰাজ্যৰ বিভিন্ন স্থানত আজি বিশ্ব মানৱ সৰবৰাহ বিৰোধী দিৱস উপলক্ষে সজাগতামূলক কাৰ্যসূচী অনুষ্ঠিত হৈছে। বজালী জিলা সমাজ কল্যাণ বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত বিছানকুচিত আয়োজিত এই দিৱসৰ কাৰ্যসূচীত ডাইনী সন্দৰ্ভত থকা অন্ধবিশ্বাস দূৰ কৰি বিজ্ঞান শিক্ষাৰ প্ৰসাৰৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা হয়। সভাত জিলা সমাজ কল্যাণ বিষয়া জ্যোতি কুমাৰ দাসে গ্ৰামাঞ্চলত এনেধৰণৰ অন্ধবিশ্বাসৰ কুপ্ৰভাৱৰ বিষয়ে উল্লেখ কৰে। জিলা স্বাস্থ্য বিষয়া ডাঃ দীপ্তি চৌধুৰীয়ে কয় যে ডাইনীৰ আক্ৰমণ বুলি সন্দেহ কৰা বহু লোকৰ ৰোগৰ লক্ষণ প্ৰকৃততে স্বাস্থ্যজনিত কাৰণতে হয় আৰু তেওঁলোকক সময়মতে চিকিৎসা প্ৰদানৰ জৰিয়তেহে আৰোগ্য কৰিব পাৰি। এই কাৰ্যসূচীত এনেধৰণৰ কুপ্ৰভাৱৰ পৰা হ'ব পৰা বিপদ আৰু ইয়াৰ আইনী পৰিণতিৰ বিষয়ে জনসাধাৰণক সজাগ কৰাৰ প্ৰয়াস কৰা হয়। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত শুনিবলৈ পাব।